আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সোণাপুৰৰ কচুতলিত বেআইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰৰ পাছত থানাৰ পৰিৱৰ্তে ডিব্ৰুগড় জিমখানালৈ নিয়াক লৈ মুখ্যমন্ত্ৰীৰ তদন্তৰ ঘোষণা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ অধ্যক্ষ হিচাপে আজি অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ৰমেশচন্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰূপমগোহাঁই বৰুৱাৰ শপতগ্ৰহণ, কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যমন্ত্ৰী শোভা কৰণ্ডলাজেৰ মানকাছৰ ভ্ৰমণ কৰি জিলা প্ৰশাসনৰে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ আৰু নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰ তথা ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত দুটা শুভংকৰ আৰু এটা লগ মুকলি। সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ঠাইখনত বেআইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰশাসনে অতি সোনকালেই দালাল চক্ৰটোক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল'ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জনজাতীয় লোকসকলৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে, আইনী প্ৰক্ৰিয়াৰে উচ্ছেদ চলাই যোৱা হ'ব। আনহাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আইনখন কংগ্ৰেছ চৰকাৰে প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কচুতলিত কংগ্ৰেছ দলে সভাপতি বেদখলকাৰীক উচতনি দিছিল। অঞ্চলটোত প্ৰথমে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছিল বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ কচুতলিত উপস্থিত হৈ অঞ্চলটোত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি শ্ৰীসিঙে জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে সোণাপুৰৰ কচুতলিত কালি ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আৰক্ষীকে ধৰি 22গৰাকী চৰকাৰী বিষয়া আহত হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো লোকক আটক কৰিছে। প্ৰশাসনে সেই অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ পূৰ্বে জাননী জাৰি কৰিছিল যদিও লোকসকলে সেই ভূমি এৰি নোযোৱাত আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল। একাংশ লোকে উচ্ছেদত বাধা দিয়াৰ ফলতেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰত জড়িত চুমি বৰা আৰু তাৰ্কিক বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছত পোনে পোনে থানালৈ নিনি ডিব্ৰুগড় জিমখানালৈ নিয়া আৰু সেই স্থানত এটা ব্যক্তিগত চেনেলে সাক্ষাৎকাৰ লোৱা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিছে। একেটা বিষয় সন্দৰ্ভত লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰা বুলি প্ৰকাশ পাইছে। আনহাতে ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চই অনলাইন ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ নেতা লুৰিণজ্যোতি গগৈ, অজিত ভূঞা আৰু ৰকিবুল হুছেইনে এই দাবী উত্থাপন কৰে। নেতাকেইগৰাকীয়ে এই কেলেংকাৰীৰ অভিযোগত জড়িত থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে সাধাৰণ ৰাইজে যাতে ধন উভতাই পায় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈও দাবী জনায়। এই গোচৰত অভিযুক্তসকলক চৰকাৰে আতিথ্য প্ৰদান কৰা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰে। ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে তদন্ত অব্যাহত ৰাখিছে। ইপিনে অনলাইন ট্ৰেডিং গোচৰৰ অভিযুক্ত চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছত তেওঁলোকক সোধা পোছা কৰি আছে। ইয়াৰ লগতে কালি গুৱাহাটী আৰক্ষীয়ে বৰধাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আন দুগৰাকী অবৈধ ধন লেনদেন কাৰ্যৰ অভিযুক্ত মাইনাও ব্ৰহ্ম আৰু দীপাংকৰ ভট্টক গ্ৰেপ্তাৰ কৰি মুছলপুৰ আৰক্ষীয়ে সম্প্ৰতি নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ অধ্যক্ষ হিচাপে আজি অৱসৰপ্ৰাপ্ত আই এছ বিষয়া ৰমেশচন্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰূপমগোহাঁই বৰুৱাই শপতগ্ৰহণ কৰে। মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয়ত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বৰ্ডৰ অন্যান্য সদস্যইও শপতগ্ৰহণ কৰে। অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ চেগুৱে ভাগ লৈ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি গঠন কৰা ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডখন মূলতঃ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ বাবে দায়বদ্ধ হ'ব। বোৰ্ডখনে বিদ্যায়তনিক দিশসমূহৰ লগতে পৰীক্ষা পতা, প্ৰমাণ পত্ৰ দিয়া, পাঠ্যক্ৰম যুগুত কৰা আদি কামসমূহ কৰিব। শিক্ষামন্ত্ৰী পেগুৱে লগতে কয় যে বৰ্তমান দক্ষতাভিত্তিক শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। সেই অনুসৰি ব্যৱহাৰিক দক্ষতাভিত্তিক শিক্ষা শিক্ষাৰ্থীসকলে যাতে বিদ্যালয়তে আহৰণ কৰিব পাৰে তাৰ বাবে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়সমূহক পুনৰ উজ্জীৱিত কৰাৰ ব্যৱস্থা লোৱা হ'ব। লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলিও প্ৰকাশ কৰিছে। মাধ্যমিক বিদ্যালয়ৰ সংখ্যা বৰ্তমানৰ 4,500খনৰ পৰা 6,000খনলৈ বৃদ্ধি কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে 8 কোটি টকা প্ৰদান কৰিব। ৰাজ্যৰ প্ৰত্যেক ব্লকতে একোখনকৈ ITI স্থাপনৰ বাবে চিন্তা চৰ্চা কৰা বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে শপতগ্ৰহণ অনুষ্ঠানত ব্যক্ত কৰে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান বাহন আইন 1988ৰ অধীনৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। বিভিন্ন বেংকৰ ঋণ আদায়, বিজুলী বিল আদায় সম্বন্ধীয়, BSNLৰ বিল গোচৰ সম্বন্ধীয় প্ৰাক মোকৰ্দমা গোচৰসমূহো মীমাংসাৰ ব্যৱস্থা কৰা হ'ব। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবে মাজুলীবাসীক এই ৰাষ্ট্ৰীয় লোক আদালতত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। বিতং তথ্যৰ বাবে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় সমন্বয়কৰ ফোন নম্বৰ 86380288871 অথবা কাৰ্যালয়ৰ মেইলত যোগাযোগ কৰিব পাৰে। বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশ ঘটোৱাৰ লগতে তেওঁলোকৰ সবলীকৰণৰ উদ্দেশ্যে আধুনিক শিক্ষা পদ্ধতিসমূহ গ্ৰহণ কৰি বিভিন্ন ক্ষেত্ৰত দক্ষতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। বিবৰুৱা মহাবিদ্যালয়ৰ 82 সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰগতিশীল বিশ্বৰ পৰিৱৰ্তিত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলে নিজকে চাকৰিৰ বজাৰখনত যোগ্য কৰি ৰখাৰ বাবে দক্ষতাসমূহ আহৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে পৰিৱৰ্তিত শৈক্ষিক দিশসমূহৰ প্ৰতিও লক্ষ্য ৰাখি শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীসকলক পৰৱৰ্তী প্ৰযুক্তিৰে দক্ষ কৰি তুলিব লাগিব। অসম সম্প্ৰতি ঔদ্যোগিকীকৰণত আগবাঢ়ি গৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত বৰ্তমান AI, ৰবটিক্স, ব্লক চেইন, 3D প্ৰিণ্টিং আদিৰ দৰে প্ৰযুক্তিৰে শিক্ষিত অধিক দক্ষ লোকৰ প্ৰয়োজন হৈছে। বিবৰুৱা মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত দক্ষতা আহৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলিও শ্ৰীশৰ্মাই মন্তব্য কৰে। তেওঁ মহাবিদ্যালয় কৰ্তৃপক্ষক নাকৰ A++ স্বীকৃতি লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। মহাবিদ্যালয়খনক বৰ্তমান সময়ৰ প্ৰযুক্তিগত উদ্ভাৱনৰ প্ৰতি দৃষ্টি ৰাখি নতুন নতুন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়। শ্ৰীশৰ্মাই মহাবিদ্যালয়খনৰ চৌহদৰ পৰিসৰ বৃদ্ধিৰ উদ্দেশ্যে অতিৰিক্ত ভূমি প্ৰদান কৰাৰ লগতে 10 কোটি টকা দিয়া হ'ব বুলিও ঘোষণা কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালি, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন আহান কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আকাশবাণীৰ ৱেবছাইট www.newsonair.gov.inত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা 30 ছেপ্টেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথি পত্ৰসহ দ্য হেড অব অফিচ, আকাশবাণী গুৱাহাটী, চানমাৰী, গুৱাহাটী 78103 এই ঠিকনালৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব।
কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগৰ ৰাজ্যমন্ত্ৰী শোভা কৰন্তলাজে আজি মানকাছৰ ভ্ৰমণ কৰি হাতশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰীগৰাকীৰ সৈতে জিলা প্ৰশাসনৰ কেইবাটাও বিভাগৰ মুৰববীয়ে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। আজি বিয়লি 4:30 বজাৰ পৰা এই বৈঠকখন অন্তত জিলাখনৰ বহুকেইগৰাকী জ্যেষ্ঠ নাগৰিক আৰু সমাজকৰ্মীৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে হাতশিঙিমাৰীৰ আৱৰ্ত ভৱনত নিশা কটোৱাৰ পাছত কাইলৈ পুৱাৰ ভাগত ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিব। নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ তথা ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ত 2টা শুভংকৰ আৰু 1টা লগ মুকলি কৰা হয়। অসমৰ কৃষ্টি সংস্কৃতিৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা লাৰু আৰু পিঠা প্ৰতীকীৰ এই শুভংকৰ 2টা অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে মুকলি কৰে। শুভংকৰ 2টাৰ লগতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ 1টা লগ মুকলি কৰে। ৰংঘৰ, ব্ৰহ্মপুত্ৰ, বিহু আৰু গড়কসামৰি এই লগটো প্ৰস্তুত কৰা হৈছে। শুভংকৰ তথা লগ মুকলি কৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে অসমৰ কৃষ্টি সংস্কৃতিক সামৰি প্ৰস্তুত কৰা শুভংকৰ 2টাই জনসাধাৰণৰ মাজলৈ সহজে নিৰ্বাচনী বাৰ্তা লৈ যাব পাৰিব। বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানীৰ অপচয় ৰোধ তথা পানী সংৰক্ষণ কৰাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে আজি চেঙা দক্ষিণ পাৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। বৃহত্তৰ চেঙাৰ কেইবাখনো শিক্ষানুষ্ঠানত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ নিৰ্বাচিত শিক্ষাৰ্থীৰ এটা দলক বিভাগটোৰ সমল ব্যক্তিয়ে প্ৰশিক্ষণ দিয়ে। প্ৰধানকৈ সমষ্টিটোৰ চৰ অঞ্চলৰ পৰীক্ষাৰ্থীক এই প্ৰশিক্ষণ দিয়াত বিশেষ গুৰুত্ব দিয়া হৈছে। জলদূত নাম দিয়া এইসকল শিক্ষাৰ্থীয়ে নিজৰ ঘৰখনৰ লগতে চুবুৰীয়াৰ মাজতো পানীৰ গুণাগুণ, অবাবত পানীৰ অপচয় নকৰা, জলজীৱন মিছনৰ পানী গ্ৰহণ আদিৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিব। নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আজি সৃজনীশীল সাহিত্য বিষয়ক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্য চৰ্চা আৰু বৌদ্ধিক অনুশীলনক অধিক গতিশীল কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশস্বৰূপে এই আলোচনা চক্ৰ অনুষ্ঠিত হয়। প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে এই আলোচনা চক্ৰখন উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য আৰু গ্ৰন্থৰ প্ৰতি আস্থাশীল কৰি বৌদ্ধিক পৰিৱেশক অধিক দৃঢ় কৰাৰ উদ্দেশ্যে বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰকাশ সাহিত্য গোট গঠন কৰা হৈছে। এই গোটসমূহৰ সহযোগত মহাবিদ্যালয় গ্ৰন্থমেলা, সৃষ্টিশীল সাহিত্যৰ কৰ্মশালা আদি অনুষ্ঠিত কৰি অহা হৈছে। আজিৰ এই আলোচনা চক্ৰত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নৱপ্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বিটিআৰ প্ৰশাসনৰ পুথিভঁৰাল সেৱা বিভাগৰ উদ্যোগত বড়োলেণ্ড পঠন সপ্তাহৰ আয়োজন কৰা হৈছে। বিটিআৰৰ ৰাজহুৱা পুথিভঁৰাল আৰু শিক্ষানুষ্ঠানসমূহত যোৱা 10 ছেপ্টেম্বৰৰ পৰা অহা 17 ছেপ্টেম্বৰলৈ এই পঠন সপ্তাহ পালন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি তামোলপুৰ মহকুমা গ্ৰন্থাগাৰতো পঠন সপ্তাহৰ কাৰ্যসূচী উদযাপিত হয়। এই উপলক্ষে মহকুমা গ্ৰন্থাগাৰিকৰ সঞ্চালনাত এখন সজাগতামূলক আৰু মত বিনিময় সভা অনুষ্ঠিত হয়। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিৰ সমান্তৰালভাৱে বিশিষ্ট লেখকসকলৰ বিভিন্ন প্ৰবন্ধ, গল্প, উপন্যাস, সাংস্কৃতিক, ৰাজনৈতিক আদি ভিন ভিন বিষয়ত লেখা গ্ৰন্থসমূহো অধ্যয়ন কৰিবলৈ আহান জনায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাতত প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰবন্ধক বৈশালী তালুকদাৰ আৰু সহকাৰী প্ৰবন্ধক বিনয়নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 অথবা 02662325 নম্বৰত ফোন কৰি কথা পাতিব পাৰিব। মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত আজি এটা অত্যাধুনিক পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুথিভঁৰালটোৰ নিৰ্মাণৰ বাবে 1.5 কোটি টকা আবণ্টন দিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি বিধায়ক দেউৰীয়ে মহাবিদ্যালয়খনত শীঘ্ৰেই ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCCৰ এটা গোট আৰু এটা চাইকেল ষ্টেণ্ড নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। আধাৰশিলা স্থাপন অনুষ্ঠানত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাকে ধৰি কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মংগলদৈ মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক তথা সাংবাদিক মংগলদৈ 2 নম্বৰ ৱাৰ্ড নিবাসী ডঃ জামালুদ্দিন আহমেদৰ আজি এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 69 বছৰ। ডঃ আহমেদৰ মৃত্যুত সাংবাদিক সংগঠন মংগলদৈ, মিডিয়া চাৰ্কুলৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। সোণাপুৰৰ কচুতলীত বেআইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত 2 অভিযুক্তক গ্ৰেপ্তাৰৰ পাছত থানাৰ পৰিৱৰ্তে ডিব্ৰুগড় জিমখানালৈ নিয়াক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ অধ্যক্ষ হিচাপে আজি অৱসৰপ্ৰাপ্ত IAS বিষয়া ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰুক্ম গোহাঁই বৰুৱাৰ শপত গ্ৰহণ। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যমন্ত্ৰী শোভা কৰণপ্লাজেৰ মানকাছৰ ভ্ৰমণ কৰি জিলা প্ৰশাসনৰে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ। আৰু নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰচাৰ তথা ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত 2টা শুভংকৰ আৰু 1টা লোক মুকলি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।